মানুহবিলাকে এইটো কি কৰিছে
অ সিহঁতে মদ খাই আনন্দ কৰিছে
কিয় সিহঁতে সেইদৰে কৰিছে
সিহঁতে নিজকে সুখী কৰাবলৈ এইদৰে কৰিছে
কিন্তু সিহঁতে নাজানেনে যে আমি প্ৰত্যেকে নিজৰ বিষয়ে ঈশ্বৰৰ আগত হিচাপ দিব লাগিব আমি অকলে ঈশ্বৰৰ আগত হিচাপ দিব লাগে লুকাবলৈ বা তাৰ পৰা ৰক্ষা পাবলৈ আমাৰ কোনো উপায় নাই আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে
হে ভগৱান তোমাৰ চৰণত কৰিলো হৰণত
সেইটো কি
সিহঁতে সিহঁতৰ দেৱতাবোৰক মাতিছে
কিয় সিহঁতে সেইদৰে কৰিছে
কাৰণ সিহঁতে সদায় এইদৰে কৰে
সিহঁতে ঈশ্বৰৰ বাক্যত শুনা নাইনে যে দেৱ পূজাই হৈছে পাপ মানুহবিলাকে পাহৰিলেনে যে প্ৰত্যেকে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব আমাৰ জীৱনত আমি কি বেয়া বা ভাল কাম কৰিলো তাৰ বিষয়ে আমি প্ৰতিজনে অকলে তেওঁৰ আগত হিচাপ দিবলৈ থিয় হ'ব লাগিব সেইটো কি
সেইবিলাক মানুহে তেওঁলোকে নিজে কি কৰে তাৰ বিষয়ে কোনো চিন্তা নকৰে
কিয় সিহঁতে জ্ঞানৰ কথা শুনিবলৈ ইচ্ছা নকৰেনে
সিহঁতে ইচ্ছা নকৰে
ঈশ্বৰৰ আজ্ঞাৰ সম্বন্ধে তেওঁলোকে কেতিয়াও শুনা নাইনে তোমাৰ প্ৰভু ঈশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা তুমি নৰবধ নকৰিবা চুৰ নকৰিবা ব্যভিচাৰ নকৰিবা আনৰ বস্তুলৈ লোভ নকৰিবা
সিহঁতৰ নিজৰ হৃদয়ত এই কথাবোৰ জানে কিন্তু সিহঁতে মানি নচলে
কিন্তু এই জীৱনৰ পাছত যে বিচাৰ আছে তাক সিবিলাকে নাজানেনে সেইটো কি
ই হৈছে ঈশ্বৰৰ ওচৰলৈ আহিবৰ বাবে কৰা আহ্বান
কিয়
তেওঁ মানুহবিলাকক প্ৰেম কৰে আৰু গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে
কোনে নিজ বেয়া পথ এৰিব কোনে ঈশ্বৰৰ পৰিত্ৰাণ গ্ৰহণ কৰিব
আজি মানুহে বিচাৰৰ পৰা লুকাবলৈ ঠাই পাব পাৰে ই যীশু খ্ৰীষ্টত আছে ঈশ্বৰৰ পুত্ৰ যীশুৱে আমাৰ বিচাৰৰ বাবেই মৃত্যু হ'ল তেওঁ আমাৰ পাপৰ কাৰণেই মৰিল তেওঁক গ্ৰহণ কৰাৰ দ্বাৰাই আমি প্ৰতিজনে ঈশ্বৰৰ আগত থিয় হৈ ক'ব পাৰো যে যীশুৱে আমাৰ বিচাৰৰ দণ্ড ল'লে আমাৰ পাপসমূহ মোচন কৰা হ'ল যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰাই তেওঁৰ নামত আমাৰ হিচাপ মচি পেলোৱা হ'ল এয়ে সেই মহা পৰিত্ৰাণ
অহ মানুহবিলাকে যেন আহে সময় প্ৰায় গৈছে জীৱন তেনেই ছুটি বিচাৰ আহিছে সিবিলাকক বেগা বেগি কৰিবলৈ কোৱা
ঈশ্বৰে কৈছে হে পৃথিৱীৰ অন্তবাহীবিলাক মোলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা
এতিয়া সময় হৈছে আজিয়েই কেৱল পৰিত্ৰাণৰ সময় হৈছে